এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ আজি অন্ত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তীব্ৰতৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ স্বীপ কাৰ্যসূচী ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল আৰু ডিজেল মজুত আছে বুলি মুখ্য সচিব ডঃ ৰবি কোটাৰ প্ৰকাশ আৰু অশোকাষ্টমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰ পাৰত ভক্তৰ সমাগম ঠায়ে ঠায়ে অশোকাষ্টমী মেলা। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ আজি অন্ত পৰিছে। চি পি আইয়ে আজি শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে দাখিল কৰা মনোনয়ন প্ৰত্যাহাৰ কৰিছে। সমষ্টিটোৰ বাবে চি পি আইৰ হৈ মদন বৰুৱাই মনোনয়ন দাখিল কৰিছিল। বিয়লি এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰি দলটোৱে শিৱসাগৰত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী অখিল গগৈলৈ সমৰ্থন আগবঢ়াব বুলি স্পষ্ট কৰিছে। বজালী জিলাৰ ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত সমষ্টিটোত এতিয়া মুঠ পাঁচগৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ'ব। চিৰাং জিলাত আজি চাৰিজন প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। মনোনয়ন প্ৰত্যাহাৰ কৰা আটাইকেইগৰাকী প্ৰাৰ্থী বিজনী বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আছিল বুলি আমাৰ সংবাদদাতাই জনাইছে। সমষ্টিটোত মুঠ 17গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। নগাঁও জিলাৰ 7টা বিধানসভা সমষ্টিৰ ভিতৰত ঠিং বিধানসভা সমষ্টিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। কাছাৰ জিলাৰ উদাৰবন্দ সমষ্টিতো এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে। এতিয়ালৈকে প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা নাই। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুঠ 126টা বিধানসভা সমষ্টিত মনোনয়ন পৰীক্ষা কৰাৰ অন্তত 789গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত হৈছিল। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সৰ্থেবাৰীত এন ডি এৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ সমৰ্থনত এখন প্ৰচাৰ সভাত অংশ লয়। তেওঁ লগতে আজি বজালীত অগপৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয়ৰ সমৰ্থনত প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী মঙলদৈত বিজেপিৰ প্ৰাৰ্থী নীলিমা দেৱীৰ সমৰ্থনত এটা ৰোড শ্বত অংশ লয়। তামোলপুৰ বিধানসভা সমষ্টিৰ বাবে আজি বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি এন ডি এৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে বৰ্তমান সমষ্টিটোৰ প্ৰতিটো প্ৰান্ততে প্ৰচাৰ অভিযান পূৰ্ণগতিত চলি আছে বুলি সংবাদ মাধ্যমক অৱগত কৰে। তেওঁ লগতে পৰহিলৈ দৰঙাজুলিত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰচাৰ সভাত অংশ ল'ব বুলি জানিবলৈ দিয়ে। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আজি যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ৰঙিয়াৰ পালানাত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীয়ে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। ডিব্ৰুগড়ৰ খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে আজি প্ৰচাৰ চলায়। ধেমাজিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শৈলেন সোণোৱালে অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীৰ সৈতে এটা ৰোড শ্বত অংশ লৈছে। বিজেপিৰ নেতা তথা মন্ত্ৰী পীযুষ হাজৰিকাই আজি নুনমাটিৰ শ্বহীদনগৰত ডিবৰীয়া সমষ্টিৰ অগপ প্ৰাৰ্থী ডঃ তপন দাসৰ হৈ কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। দিছপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৰুক্মিণীগাঁও বশিষ্ঠ বেলতলা খানাপাৰা সিজুবাৰী আদি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। নিউ গুৱাহাটীৰ প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মাই প্ৰাক্তন সাংসদ বিজয় চক্ৰৱৰ্তীৰ সৈতে হেঙেৰাবাৰী আৰু পল্টন বজাৰত প্ৰচাৰ চলায়। দিছপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে আজি ঘোঁৰামৰাৰ পৰা মটৰচাইকেল সমদল উলিয়াই নিৰ্বাচনী প্ৰচাৰ চলায়। উল্লেখযোগ্য যে বিজেপি এজিপি আৰু কংগ্ৰেছে প্ৰচাৰৰ বাবে 40জনকৈ তাৰকা প্ৰচাৰকৰ নামৰ তালিকা প্ৰকাশ কৰিছে। এই অনুসৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 1, 5 আৰু 6 এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। 28 আৰু 29 মাৰ্চত গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা। 29 আৰু 30 মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কেইবাখনো নিৰ্বাচনী সভাত অংশ ল'ব বুলি জানিব পৰা গৈছে। কংগ্ৰেছেও কেইবাগৰাকীও তাৰকা প্ৰচাৰকৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলাব। দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই ৰাজ্যত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। আম আদমী পাৰ্টীয়েও আজি তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। আপৰ নেতা অৰবিন্দ কেজৰিৱাল, মনীষ ছিছোদিয়া, ভগৱন্ত সিং মান, আতিশিকে ধৰি 40গৰাকী তাৰকা প্ৰচাৰকে দলটোৰ হৈ ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে। বিধানসভা নিৰ্বাচন উপলক্ষে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সমষ্টি অৱলোকনত আজি শুনক চৰাইদেউ জিলাৰ সোণাৰী আৰু মাহমৰা সমষ্টিৰ অৱলোকন।
2015 চনত গঠিত চৰাইদেউ জিলাৰ দুটা বিধানসভা সমষ্টি সোণাৰী আৰু মাহমৰাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। সোণাৰী সমষ্টিত 4গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক বিজেপিৰ ধৰ্মেশ্বৰ কোঁৱৰ, কংগ্ৰেছৰ উৎপল গগৈ, জে এম এমৰ বলদেৱ তেলী আৰু নিৰ্দলীয় প্ৰাৰ্থী ৰাজু কাৰুৱাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। 2019 চনৰ পৰা সোণাৰী সমষ্টিটো বিজেপিৰ দখলত আছে। সমষ্টিটোৰ মুঠ ভোটদাতাৰ সংখ্যা 1,71,855গৰাকী। ইয়াৰে 84,602গৰাকী পুৰুষ আৰু 87,252গৰাকী মহিলা ভোটদাতা। সমষ্টিটোত তৃতীয় লিংগৰ এগৰাকী ভোটদাতা আছে। 207টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইপিনে মাহমৰা সমষ্টিত এইবাৰ বিজেপিৰ সুৰুজ দিহিঙীয়া আৰু কংগ্ৰেছৰ জ্ঞানদীপ মহনৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। সমষ্টিটোত মুঠ ভোটদাতা 1,48,696গৰাকী। ইয়াৰে পুৰুষ ভোটদাতা 72,805 আৰু মহিলা ভোটদাতা 75,899 গৰাকী। সমষ্টিটোত 184টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। চৰাইদেউ জিলাত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 391টা। ইয়াৰে প্ৰতিটো ভোটকেন্দ্ৰত বুথ পৰ্যায়ৰ বিষয়া নিয়োগ কৰি নিৰ্বাচন সুকলমে পৰিচালনাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা লৈছে। চৰাইদেউৰ পৰা আকাশবাণীৰ সংবাদদাতা নবুল কোঁৱৰৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলা প্ৰশাসনসমূহে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কাৰ্যসূচীৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰে অংশ হিচাপে কামৰূপ জিলাৰ আমিনগাঁৱত আজি জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই জিলাখনৰ নিৰ্বাচনী শুভংকৰ মুকলি কৰে। জিলাখনৰ 6টা বিধানসভা সমষ্টিৰ ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টি কৰি তেওঁলোকক ভোটদানৰ প্ৰতি উৎসাহিত কৰি তোলাৰ উদ্দেশ্যে এই শুভংকৰ মুকলি কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। মৰিগাঁও জিলাত শেহতীয়াকৈ অমূল্য শীৰ্ষ শুভংকৰ আৰু আমাৰ ভোট অমূল্য ভোট শীৰ্ষক প্ৰচাৰ বাক্য প্ৰতীক চিহ্ন আৰু শীৰ্ষ গীত উন্মোচন কৰা হয়। তদুপৰি চুইপ কোষৰ উদ্যোগত নিৰ্বাচনী বিহুগীতো মুকলি কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলত মুকাভিনয়ৰ পথ প্ৰদৰ্শক স্বৰূপ সংগীত নাটক একাডেমী বঁটাপ্ৰাপক মইনুল হকৰ মুকাভিনয়েৰে জিলাখনত ভোটদাতাসকলক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ভোটদানৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে কাইলৈ বাতৰি পৰিৱেশন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। নগাঁও জিলাত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰক আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে জিলা প্ৰশাসনে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। নগাঁৱৰ জিলা নিৰ্বাচনী বিষয়া দেৱাশী শৰ্মাৰ নিৰ্দেশ অনুসৰি বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ সৌজন্যত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মাজুলী জিলা প্ৰশাসনে ভোটাৰ সজাগতাৰ উদ্দেশ্যে পৰিভ্ৰমী পক্ষী দেওৰাজ হাঁহক শুভংকৰ হিচাপে বাছনি কৰিছে। সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত চুইপ কাৰ্যসূচীৰ অধীনত আয়োজিত অনুষ্ঠানত নিৰ্বাচনী সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি আকৰ্ষণীয় চেলফি পইণ্ট আৰু পেলনী সামগ্ৰীৰ সৃজনীমূলক পুনৰ ব্যৱহাৰৰ এখন প্ৰদৰ্শনীও মুকলি কৰা হয়। আসন্ন নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনা কৰিবলৈ বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ লগতে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিয়োগ কৰা নিৰীক্ষণকাৰী দল আৰু ফ্লাইং স্কোৱাডে অভিযান অব্যাহত ৰাখিছে। দক্ষিণ হালমৰা মানকাছৰ জিলাত আজি অভিযান চলাই 1,68,000 টকা আৰু অবৈধ সুৰা জব্দ কৰা হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত 9টাকৈ ফ্লাইং স্কোৱাড নিৰীক্ষণকাৰী দল আৰু ভিডিঅ' নিৰীক্ষণকাৰী দল নিয়োজিত কৰা হৈছে। এই অভিযানসমূহ নিৰ্বাচনী বিধি উলংঘাৰ সৈতে জড়িত কেইবাটাও ঘটনা ধৰা পেলোৱা হয়। বঙাইগাঁও জিলাত আজি নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে মাইক্ৰ' অবজাৰভাৰসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই বৈঠকত নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক পি স্বৰূপ আৰু জিলা আয়ুক্ত দিবাকৰ নাথে অংশ লয়। বৈঠকত অবজাৰভাৰসকলক নিৰ্বাচনী প্ৰক্ৰিয়া পৰিচালনাৰ বাবে প্ৰয়োজনীয় বিষয়সমূহ অৱগত কৰোৱায়। ডিব্ৰুগড় জিলাৰ খোবাং ডিব্ৰুগড় আৰু চাবুৱা বিধানসভা সমষ্টিৰ বাবে নিয়োজিত ব্যয় পৰ্যবেক্ষক আদৰ্শ তিৱাৰীয়ে সমষ্টি পৰিদৰ্শন কৰে। তেওঁ লগতে নিৰ্বাচনী কাম কাজসমূহৰ বুজ লয়। কাছাৰ জিলাত এইবুলি ৰাজ্যৰ ভিতৰতে মহিলাৰ দ্বাৰা পৰিচালিত সৰ্বাধিক ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। আসন্ন নিৰ্বাচনত জিলাখনৰ 1,732টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 398টাই মহিলাই পৰিচালনা কৰিব। এই সন্দৰ্ভত শুনক শিলচৰৰ পৰা আমাৰ কাছাৰৰ সংবাদদাতা আশী ৰাণী দাসৰ চমু প্ৰতিবেদন।
কাছাৰ জিলাৰ 7টা বিধানসভা সমষ্টি অৰ্থাৎ শিলচৰ, উধাৰবন, লক্ষীপুৰ, বৰখলা, কাঠিগড়া, ধলাই আৰু সোণাই মিলি মুঠ 13,81,903 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু ভোট গ্ৰহণ কেন্দ্ৰ হৈছে 1,732। কিন্তু ইয়াত উল্লেখযোগ্য বিষয় হ'ল আটাইতকৈ বেছি মহিলা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ হৈছে কাছাৰ জিলাত। 1,732টা ভোটগ্ৰহণ কেন্দ্ৰৰ মাজত 398টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালিত হ'ব মহিলা ভোটকৰ্মীৰ দ্বাৰা। ইয়াৰ ভিতৰত 198টা মহিলা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ থাকিব শিলচৰ বিধানসভা সমষ্টিত। অৰ্থাৎ এই কেন্দ্ৰসমূহত ভোটগ্ৰহণ কৰ্মী, প্ৰিচাইডিং বিষয়া, নিৰাপত্তা কৰ্মী সকলো দায়িত্ব থাকিব মহিলাই। উদাহৰণস্বৰূপে শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ, মনমোহন বালিকা বিদ্যা নিকেতন, নিৰঞ্জন পাল ইনষ্টিটিউট, কুলতা সুন্দৰী পাঠশালা আদি মহিলা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰক আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে ভোটাৰক আকৰ্ষিত কৰিবলৈ সজাই তোলা হ'ব। কাছাৰ জিলাত বিশেষকৈ মহিলা ভোটাৰক ভোটদানৰ বাবে উৎসাহিত কৰাৰ লগতে মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি অধিক মহিলা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰে কাছাৰ জিলা প্ৰশাসনে।
কাছাৰ আৰক্ষী আজি শিলচৰত অভিযান চলাই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এজন নাইজেৰিয়াৰ নাগৰিকসহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে। কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত পালে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে নাইজেৰিয়াৰ লোকজনে ঘনিৱালা অঞ্চলৰ এটা দম্পতী, মিজোৰামৰ এগৰাকী মহিলাসহ এজন স্থানীয় অটো চালকৰ সৈতে যাত্ৰা কৰিছিল। প্ৰাথমিক জেৰাৰ অন্তত আৰক্ষীয়ে আটাইকেইজন লোকক গ্ৰেপ্তাৰ কৰে। নাইজেৰিয়াৰ নাগৰিকজনৰ ওচৰত ভাৰতত প্ৰৱেশৰ কোনো বৈধ নথি পত্ৰ নাছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আটাইকেইজন লোককে সম্প্ৰতি জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু চোৰাংচোৱা সংস্থাই জেৰা অব্যাহত ৰাখিছে।
কামৰূপ মহানগৰ জিলাত পৰ্যাপ্ত পৰিমাণে পেট্ৰল আৰু ডিজেল মজুত আছে বুলি জিলাখনৰ আয়ুক্ত স্বপ্নিল পালে প্ৰকাশ কৰিছে। হেঙেৰাবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত এখন জৰুৰী সংবাদমেলত আয়ুক্তগৰাকীয়ে ভৱিষ্যতৰ জিলাখনত পেট্ৰল আৰু ডিজেলৰ নাটনিৰ আশংকা নাই বুলি মন্তব্য কৰিছে। শ্ৰীপালে কয় যে ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ গুৱাহাটীৰ বেটকোচি টাৰ্মিনেলত 45 লাখ লিটাৰ পেট্ৰল আৰু 65 লাখ লিটাৰ ডিজেল মজুত আছে। একেদৰে এইচ পি চি এলৰ টাৰ্মিনেলতো 4 লাখ লিটাৰ পেট্ৰল আৰু 18 লাখ লিটাৰ ডিজেল মজুত আছে বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি বি পি চি এলৰ নুমলীগড়ৰ টাৰ্মিনেলত 25 লাখ লিটাৰ পেট্ৰল আৰু 1.5 কোটিৰো অধিক লিটাৰ ডিজেল মজুত আছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই টাৰ্মিনেলসমূহৰ পৰা তেল ডিপুসমূহলৈ নিয়মীয়াকৈ পেট্ৰল আৰু ডিজেল যোগান ধৰা হৈছে। জিলা আয়ুক্তগৰাকীয়ে জনসাধাৰণক অযথা ভীতিগ্ৰস্ত নহবলৈ আহ্বান জনায়।
ৰিপৰ্ট যেটো পাৰো ফিল্ড ফাংচনেৰীৰ পৰা আৰু মই পাৰ্চনেলি ভিজিট কৰিও যেটো চালো, এইটো হয় কি কোনো পেট্ৰল পাম্পত পেট্ৰল বা ডিজেলৰ কোনো ধৰণৰ শ্বৰ্টেজ নাই। Sufficient quantity of stock of both petrol and diesel are available in Kamrup Metro District. Kintu ami juakailio dekhilu, juakail rati moi personally dekhilu, ajio Guwahatir bahut petrol pumpot ami dekhi asu ki manuhor line hoise gari bahut barhi ase. Tar mane etu eta indication etu ki manuhor panic buying hoi ase. Prothomot moi এনশিয়ৰ কৰিছো কি কোনো ধৰণৰ শ্বৰ্টেজ কামৰূপ মেট্ৰ' জিলাখনত বা গুৱাহাটী চিটিত এতিয়া নাই আৰু আমি আহিবলগীয়া নিয়াৰ ফিউচাৰত দেখাও নাই।
ইপিনে ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল আৰু ডিজেল মজুত আছে বুলি ইতিমধ্যে মুখ্য সচিব ডঃ ৰবি কটাই সামাজিক মাধ্যমযোগে সদৰি কৰিছে। তেওঁ কয় যে ৰাজ্যৰ 4টা শোধনাগাৰ ক্ৰমে নুমলীগড়, নুনমাটি, ডিগবৈ আৰু বঙাইগাঁৱত স্থানীয় চাহিদাতকৈ যথেষ্ট বেছি ইন্ধন উৎপাদন হয়। শোধনাগাৰসমূহৰ পৰা খুচুৰা বিপণীসমূহলৈ ইন্ধনৰ সৰবৰাহকে ধৰি যোগান শৃংখলাত কোনো ধৰণৰ বাধাৰ সৃষ্টি হোৱা নাই বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক ভীতিগ্ৰস্ত হৈ অযথা পেট্ৰল ডিজেল ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। অযথা পেট্ৰল ডিজেল ক্ৰয় কৰাৰ ফলত স্বাভাৱিকতকৈ চাহিদা বৃদ্ধি পোৱাৰ বাবেহে একাংশ বিপণীত কৃত্ৰিম আৰু অস্থায়ী নাটনিৰ সৃষ্টি হ'ব পাৰে বুলিও তেওঁ সকীয়াই দিয়ে। আজি অশোকাষ্টমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃতকৰ অস্থি আৰু পিণ্ডদান কৰিবলৈ ব্ৰহ্মপুত্ৰৰ পাৰত অগণন লোকৰ সমাগম হয়। ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰতো পুৱাৰে পৰা বহু লোকৰ সমাগম হয়। অশোকাষ্টমীৰ দিনটোত সনাতন ধৰ্মৰ লোকসকলে ধৰ্মীয় ৰীতি ৰক্ষা কৰি স্নান কৰাৰ পৰম্পৰা চলি আছে। ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ, বিহাৰৰ অসংখ্য ভক্তৰ আগমনত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰ তীৰ্থস্থানত পৰিণত হয়। অশোকাষ্টমী স্নানৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো আজিৰে পৰা ধুবুৰীত 15-দিনীয়াকৈ অশোকাষ্টমী মেলা অনুষ্ঠিত হৈছে। অৱশ্যে নিৰ্বাচনৰ বাবে 3 দিন মেলা বন্ধ ৰখা হ'ব। মেলাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া পশ্চিমবংগৰ ব্যৱসায়ীসকলেও অস্থায়ী বিপণীৰ জৰিয়তে অংশগ্ৰহণ কৰিছে। কামৰূপ জিলাৰ শুৱালকুছিত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগতভাৱে অশোকাষ্টমী মেলা অনুষ্ঠিত হৈছে। লগতে উত্তৰ গুৱাহাটীৰ অষ্টক্ৰান্ত দেৱালয়ৰ উদ্যোগত আয়োজিত মেলাত ব্ৰহ্মপুত্ৰৰ পাৰত থকা বিষ্ণুকুণ্ডত অস্থি আৰু পিণ্ড বিসৰ্জন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যাত্ৰীসকলে পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ পাৰত ভিৰ কৰা পৰিলক্ষিত হয়। অষ্টক্ৰান্ত দেৱালয় সমিতিয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰে। গুৱাহাটী মহানগৰীৰ শুক্ৰেশ্বৰঘাট, পলাকবাৰী আৰু বৰপেটা জিলাৰ বহৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰতো অগণন লোকে অশোকাষ্টমী উপলক্ষে পিণ্ডদানৰ বাবে উপস্থিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ আজি অন্ত। বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ চুইপ কাৰ্যসূচী। ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল আৰু ডিজেল মজুত আছে বুলি মুখ্য সচিব ডঃ ৰবি কটাৰ প্ৰকাশ। আৰু অশোকাষ্টমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰৰ পাৰত ভক্তৰ সমাগম, ঠায়ে ঠায়ে অশোকাষ্টমী মেলা। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।